يَا أَيُّهَا النَّبِيُّ جَاهِدِ الْكُفَّارَ وَالْمُنَافِقِينَ وَاغْلُظْ عَلَيْهِمْ وَمَأْوَاهُمْ جَهَنَّمُ وَبِئْسَ الْمَصِيرُ.
হে নবী, কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে তুমি সংগ্ৰাম কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আৱাসস্থল হৈছে জাহান্নাম, আৰু সেইটো কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তনস্থল।